গুড মর্নিং, এর আকাশবাণী কোহিমা ফজর লাগা খবর পড়ে আছে রঞ্জনা গুরুং। হেলথ আর ফ্যামিলি ওয়েলফেয়ার মিনিষ্টার জে পি নাড্ডাই কৈছে সরকার পাড়া স্কিম কে সুরুকুড়িয়াপাড়া লৈ কিনা এতিয়াতক পি এম স্বনিধি যোজনা নিচেতে কিছুমান 8,600 কোটি টাকা লগা লোন তো রাস্তা কিনারতে আর দোকান চলা ভেন্ডার্স খানকে দিছে বলে জানাইছে। নাড্ডাই এই কথা ফুড সেফটি ফর স্ট্রিট ভেন্ডার্স লগা পোর্টাল আর গাইডলাইন্সতে এফ এস এস এ আই পড়া নিউ দিল্লীতে ট্রেনিং আর অওয়ারনেস অব স্ট্রিট ফুড ভেন্ডার্স লগা প্রোগ্রামকে শুরু করিয়াতেহে কই থাকিছে। এর অবসরতে নাড্ডাই এফ এস এস এ আই কে রাস্তাতে সরু দোকান চলা ভেন্ডার্স খানকে 600 টাকা লগা রেজিস্ট্রেশন ফি তো মাফ করবলে জানাইছে, যুন হইলে আকু বেশি ভেন্ডার্স খানে রেজিস্ট্রেশন লগতে জোড়াবলে পারি থাকিব। তারে কৈছে আয়া এক সাল ভিতরতে এফ এস এস এ আই পাড়াবি 1,00,000 নিচিনা ফুড ভেন্ডার্স কে ট্রেইন করবলে আছে। নাড্ডাই কৈছে সব ভেন্ডার্স খানকে বি পুরা দেশতে খোয়া সামান লগা সুরক্ষা তো সাব নিমিত্তে স্ট্রেট সেফ ফুড ৰেপিড টেষ্টিং কিট চলাবলে দিব আছে। মিনিষ্টাৰে কৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লগা স্বপনটো সমাজ লগা সব জনকে বি মজবুত বনাবলেহে আছে। তাৰে কৈছে ৰাস্তাতে দোকান চলা ভেন্ডাৰ্ছ খান পৰা যদি চাফ চাফাই পৰা দোকান চলাইলে তাৰ খান নিজে কে লগা ব্যাপাৰ বঢ়াবলৈ পাৰিব। নাড্ডাই ভেন্ডাৰ্ছ খানকে বি পি এম স্বনিধি স্কিম লগা ফাইদাটো লৈ কিনা নিজে বিজনেছ কে আগেকে লৈ যাবলৈ কৈ থাকিছে। ৱৰ্কিং প্ৰেছিডেণ্ট নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটি এন পি চি চি ক্ৰিদি থেমিঅ আৰু ভাইচ প্ৰেছিডেণ্ট এন পি চি চি জি কে জিমোমিকে নৰ্থ ইষ্ট কংগ্ৰেছ কোৱাৰ্ডিনেশ্যন কমিটি লগা জেনেৰেল ছেক্ৰেটাৰিজ বুলি এপইণ্ট কৰিছে। তাৰখান দুয়োজনকে এন পি চি চিৰ পৰা বধাই দিয়াতে তাৰে কৈছে কি তাৰখান লগা মেহনত আৰু ইমান চাল পৰা নৰখি কিনা কাম কৰা লগা নতিজাটো আছে বুলি জনাই থাকিছে, যোনে তাৰখান ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছতে কাম কৰিবলৈ পাৰি আছে। এন পি চি চিয়ে আকৌ তাৰখানকে আহিয়া দিন টিভি বধাই দিবলৈ কৈছে। চেণ্ট্ৰেল ব্যুৰ অব ইনভেষ্টিগেশ্যনে নীট ইউ জি পেপাৰ লীক লগা মামলাতে আকৌ তিনিজন মানুহকে ধৰিছে। দুয়োজনটো ৰাজস্থান লগা ভাৰতপুৰ মেডিকেল কলেজ লগা মেডিকেল ষ্টুডেণ্টছ আছে। টেকনিকেল ছাৰ্ভেলেঞ্চ সময়তে এই দুয়োজনটো নীট ইউ জি এক্সামিনেশ্যন লগা দিন মে 5 তাৰিখে তাৰখানটো ঝাৰখণ্ড লগা হাজাৰীবাগতে থকা চাবলৈ পাইছে। তেচৰা মানুহ থকাটো অলৰাউণ্ডাৰ আছে বুলি জানি লৈ যোনপাৰা সব কিছিম লগা মদতো তাৰখানকে দি থাকিছে। কিছুমান 1,000 নিচিনা ইণ্ডিয়ান ষ্টুডেণ্টছ খানটো এতিয়া বাংলাদেশ পৰা ইণ্ডিয়াতে আহি কিনা আছে, যোন পড়োশী দেশ বাংলাদেশে এতিয়া বেছি হিংসাটো চলি আছে। এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে কৈছে 778 ইণ্ডিয়ান ষ্টুডেণ্টছটো এতিয়া ইণ্ডিয়াতে আলাগ আলাগ ৰাস্তাৰ পৰা ৱাপাচ আহিছে। এইটোৰ লগতে কিছুমান 200 নিচিনা ষ্টুডেণ্টছ খান বি ঢাকা আৰু চিটাগং এয়াৰপৰ্টছতে ৰেগুলাৰ ফ্লাইটছ পৰা আহি থাকিছে। মিনিষ্ট্ৰীয়ে কৈছে ঢাকাতে থকা ইণ্ডিয়া লগা হাই কমিশ্যন আৰু এছিষ্টেণ্ট হাই কমিশ্যন চিটাগং ৰাজশাহী ছিলেট আৰু খুলনা পৰা বি ইণ্ডিয়ান নেশ্যনেলছ খানকে ৱাপাচ আহিবলৈ মদতটো দি আছে। লোকেল অধিকাৰী খান লগতে মিলি কিনা হাই কমিশ্যন আৰু এছিষ্টেণ্ট হাই কমিশ্যনছ খানে ইণ্ডিয়া বাংলাদেশ ইণ্টাৰনেশ্যনেল বৰ্ডাৰতে বৰ্ডাৰ পাৰ কৰিয়াতে সুৰক্ষা দিয়াটো চাই আছে। মিনিষ্ট্ৰীটো চিভিল এভিয়েশ্যন ইমিগ্ৰেশ্যন লেণ্ড পোৰ্টছ আৰু বি এছ এফ অধিকাৰী খান লগতে মিলি কিনা বি ইণ্ডিয়ান চিটিজেনছ খানকে সুৰক্ষা পৰা বৰ্ডাৰ পাৰ কৰাটো পূৰা চাই আছে। কমিশনাৰেট পুলিচ ডিমাপুৰ পৰা যোৱাকালি ডিমাপুৰ লগা জনতা খানকে ভাল হাৱা লগা কোৱালিটি য়ানি এ কোৱালিটি লগা জানকাৰী দিবলৈ কেই ইনিচিয়েটিভছ আৰু কদম খানটো শুৰু কৰিছে। ডিমাপুৰ পুলিচে ফ্লেগশ্বিপ নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰাম এন চি এ পি নিচেতে গাড়ীৰ পৰা ফেলা ধোঁৱা পৰা হাৱাতে কিমান বেছি লেতেৰা পেলায় এইটো এয়াৰ পলিউশ্যনকে কাবুতে ৰাখিবলৈ জানকাৰী দিবলৈ এনফৰ্চমেণ্ট এৱেৰনেছ কদম খানটো কণ্ট্ৰল চাৰ্টিফিকেট চাই কিনা কাম কৰিছে। পুলিচে জনতাৰ মাজতে এয়াৰ পলিউশ্যন লগা জানকাৰী দিবলৈ পেম্পলেটছ ভাগ কৰিছে আৰু হৰ্ডিংছ খান বি ডিমাপুৰ আৰু ডিমাপুৰ ওচৰৰ জেগাখনতে লগাই দিছে। এইটো কাৰ্টুনটো আচলতে গাড়ী লগা ধোঁৱা পৰা কিছুমান 70% এয়াৰ পলিউশ্যনটো পূৰা পৃথিৱীতে বনাই লগা জানকাৰী দিবলৈহে ৰাখি থাকিছে। আৰু মাল্টি স্পেচিয়েলিটি হস্পিটেল চাক্ৰা ৱৰ্ল্ড হস্পিটেলকে চুমুকি দিমা লগা জেগাতে একটা এছচিয়েট অফিচ বি খুলি কিনা চলাইছে। খবৰ মানুহখান লগতে কথা কোৱাতে গ্ৰুপ চিফ অপাৰেটিং অফিচাৰ চাক্ৰা ৱৰ্ল্ড হস্পিটেল লাভকেজ পাশুহে কৈছে তাৰখানটো নাগালেণ্ড লগা জনতা খানকে ভাল গাঁও সুবিধাটো দিবলৈহে এইটো খুলি আছে বুলি জনাইছে। মেনেজিং ডাইৰেক্টৰ ডেণ্টিক নাগালেণ্ড ডক্টৰ ইমনাচন্ন লংকুমৰ পৰাবি এইটো পাৰ্টনাৰশ্বিপ পৰা সব নাগালেণ্ড লগা জনতাকে বি আহিয়া দিনতে গাঁও সুবিধা লৈ কিনা ভাল আৰু সস্তা কোৱালিটি ট্ৰিটমেণ্টটো দিবলৈ পাৰিব বুলি কৈ থাকিছে। আৰু আজি পুজোৰ লগা নাগামিজ খবৰ ইমানতে শেষ। আপুনি আন সব নিমিতে দিন ভাল যাবলৈ কৈ আছে।